প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে নতুন দিল্লীত আজি প্রায় 33,500 কোটি টাকার বিভিন্ন উন্নয়ন প্রকল্পর উদ্বোধন আর আধারশিলা স্থাপন করব। নেপালত বলেন্দ্র শাহ নেতৃত্বাধীন আর এস পিয়ে সরকার গঠন করবলে সাজু হয়েছে। পশ্চিম এশিয়াত চলি থাকা সংঘাতের পরিপ্রেক্ষিত 25 মার্চের কাতার দোহাত হবলগিয়া আইসিসির তিনদিনিয়া বৈঠক এপ্রিলল পিছুয়াই দিয়া হয়েছে। আর আইসিসি টি টুয়েন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিত আজি আহমেদাবাদের নরেন্দ্র মোদী স্টেডিয়ামত হবলগিয়া ফাইনেলত ভারত নিউজিল্যান্ডের বিরুদ্ধে অবতীর্ণ হব। এতিয়া বিতং বাতৰি। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিবস। এইবেলি এই দিবসৰ মূল মন্ত্ৰ হ'ল অধিকাৰ, ন্যায়, কাৰ্যব্যৱস্থা। সকলো মহিলা আৰু কন্যাৰ বাবে ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বতে ন্যায় সুবিধা প্ৰদান কৰি আৰু লিংগ সমতাৰ হকে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা ত্বৰান্বিত কৰি মহিলাসকলৰ অধিকাৰক শক্তিশালী কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰা হৈছে। বিশ্বৰ আন বিভিন্ন দেশৰ লগতে ভাৰততো আজি বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে। নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকলে দেশৰ নাৰী সমাজলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেশৰ সকলো নাগৰিকক, বিশেষকৈ মহিলাসকলক শুভেচ্ছা জনাই শিক্ষিত আৰু সবল নাৰীসকল সমাজ আৰু জাতিৰ ভেটি বুলি অভিহিত কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ নাৰী শক্তিয়ে সাহসেৰে সৈতে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সামগ্ৰিকভাৱে এখন সমৃদ্ধিশালী সমাজ গঠন কৰাৰ ক্ষেত্ৰত নাৰীসকলে বিশেষভাৱে অৰিহণা যোগাব পাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে সমাজৰ প্ৰতিগৰাকী মহিলাই সন্মান, নিৰাপত্তা আৰু স্বাধীনতাৰে আগবাঢ়ি যাব পৰাত সহায় হোৱাকৈ দায়বদ্ধতাৰে কাম কৰিবলৈ দেশৰ প্ৰতিগৰাকী নাগৰিকক আহ্বান জনায়। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণনে কয় যে মহিলাসকলৰ শক্তি, সহনশীলতা আৰু সাফল্যই তেওঁলোকৰ পৰিয়াল, সমাজ তথা ৰাষ্ট্ৰৰ ভাগ্য নিৰ্ধাৰণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে দেশৰ সকলো মহিলাকে শুভেচ্ছা জনাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ৰাধাকৃষ্ণনে কয় যে ভাৰতবৰ্ষৰ ইতিহাসত মহিলাসকল সাহস, প্ৰজ্ঞা আৰু সহানুভূতিৰ প্ৰতীক। দেশৰ বিজ্ঞান, শিক্ষা, উদ্যোগ, প্ৰতিৰক্ষা, ক্ৰীড়া, মহাকাশ আদি খণ্ডত মহিলাসকলৰ অৱদানৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত মহিলাসকলে যথেষ্ট অৰিহণা আগবঢ়াইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নাৰী দিৱস উপলক্ষে দেশৰ প্ৰতিজন নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰি কয় যে স্বাধীনতা আন্দোলনৰ সময়ৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ আধুনিক ভাৰত নিৰ্মাণৰ সময়লৈকে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে শক্তিশালীভাৱে নেতৃত্ব গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ কনাট প্লেছত কেৱল মহিলাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এটা মটৰ চাইকেল সমদলৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত মহিলাসকলে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি দেশৰ পঞ্চায়তৰ পৰা সংসদলৈ সকলো ক্ষেত্ৰতে মহিলাই নেতৃত্ব বহন কৰিছে আৰু ইয়াৰ জৰিয়তে দেশৰ উন্নয়নৰ ক্ষেত্ৰত শক্তিশালী বুনিয়াদে গঢ় লৈছে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো মহিলাসকলৰ সাহস আৰু নেতৃত্ব গ্ৰহণৰ ক্ষমতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শক্তিৰ সাফল্যক গৌৰৱৰ উৎস বুলি অভিহিত কৰি এই শক্তিক ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ কাৰক হিচাপে আখ্যা দিয়ে। এলানি টুইট বাৰ্তাত শ্ৰীমোদীয়ে দেশৰ সমস্ত নাৰী শক্তিক শুভেচ্ছা জ্ঞাপন কৰি কয় যে উন্নতিৰ পথত আগবাঢ়ি যোৱা সময়ত এখন শক্তিশালী তথা সমৃদ্ধিশালী ৰাষ্ট্ৰ গঠনৰ সামগ্ৰিক যাত্ৰাক মহিলাসকলৰ আশা, আকাংক্ষা আৰু অৱদানে পথ প্ৰদৰ্শন কৰি যাব। গৃহমন্ত্ৰী অমিত শ্বাহেও আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে দেশৰ মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নাৰী শক্তিয়ে সমাজত পালন কৰা অতুলনীয় ভূমিকাৰ বাবে মানৱ জাতি সদায় ঋণী হৈ থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰায় 18,300 কোটি টকা ব্যয় সাপেক্ষে দিল্লী মেট্ৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দিল্লী মেট্ৰৰ 12.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ মজলিছ পাৰ্ক, মৌজপুৰ বাবৰপুৰ কৰিডৰ আৰু 9.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ দীপালিচক মজলিছ পাৰ্ক কৰিডৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰৰ 16 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ আন 3টা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 15,200 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই নতুন প্ৰকল্পসমূহে নতুন দিল্লীৰ বুৰাৰী, জগতপুৰ, ৱাজিৰাবাদ, খাজৰিখাজ, ভজনপুৰা, যমুনা বিহাৰ, বধুবন চক, হেদৰপুৰ, বদলিমোৰ, ভলচুৱা, মজলিছ পাৰ্ককে ধৰি বহুসংখ্যক অঞ্চলৰ জনসাধাৰণক উপকৃত কৰিব। অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী মেট্ৰৰ সৰ্বমুঠ 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ 3টা নতুন কৰিডৰৰো আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আয়ে বেংকৰ ঋণ জালিয়াতিৰ অভিযোগত দেশৰ উদ্যোগপতি অনিল আম্বানীৰ লগতে আন বহুকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। পাঞ্জাব নেশ্যনেল বেংকৰ প্ৰবন্ধকৰ অভিযোগৰ ভিত্তিত ৰুজু কৰা গোচৰটো অনুসৰি 2013ৰ পৰা 2017ৰ ভিতৰত অনিল আম্বানী আৰু তেওঁৰ সতীৰ্থসকলে 1,000 কোটিতকৈ অধিক ধনৰ জালিয়াতি কৰিছিল। বেংক কর্তৃপক্ষই জনা অনুসৰি তেওঁলোকে ধনসমূহ কোনো অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰিছিল। বাতৰিত এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰেপ সংগীতৰ তাৰকাৰ পৰিচয়ৰ পৰা ৰাজনীতিৰ পথাৰলৈ অহা বলেন্দ্ৰ শ্বাহ নেতৃত্বাধীন ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টী চমুকৈ আৰ এছ পিয়ে নেপালত নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। বলেন হিচাপে সকলোৰে মাজত পৰিচিত 35 বছৰ বয়সীয়া নেতাজনৰ দলটোৱে দেশখনৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহক পৰাভূত কৰি শেহতীয়া সংসদীয় নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে। সম্প্ৰতি চলি থকা ভোটগণনাত এই বাতৰি যুগুতোৱাৰ পৰলৈ দলটোৱে 106টা সংসদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে আন 18টা সমষ্টিত আগবাঢ়ি আছে। পশ্চিম এছিয়াৰ সামৰিক সংঘাত আৰম্ভ হোৱাৰ পাছত 1-7 মাৰ্চৰ ভিতৰত উপসাগৰীয় অঞ্চলৰ 52,000তকৈ অধিক ভাৰতীয় নাগৰিকক নিৰাপদে দেশলৈ উভতাই অনা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত চৰকাৰে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলত চলি থকা সংঘাতসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে তথা হৰ্ষকালীন ভ্ৰমণৰ সময়ত আবদ্ধ ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে যোৱা কিছুদিনত সমগ্ৰ অঞ্চলটোৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ ফলত নিৰ্ধাৰিত আৰু অনিৰ্ধাৰিত উভয় বিমান সেৱা চলিবলৈ সক্ষম হৈছে, যাৰ ফলত আবদ্ধ যাত্ৰীসকলক উভতাই অনাৰ ক্ষেত্ৰত সুবিধা হৈছে। এতিয়াও উপসাগৰীয় অঞ্চলত আবদ্ধ তথা অপেক্ষা কৰি থকা যাত্ৰীসকলে যাতে নিৰাপদে ঘৰলৈ উভতি আহিব পাৰে তাৰ বাবে অনাগত দিনত অধিক বিমান পৰিকল্পনা কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে। অঞ্চলটোত থকা সকলো ভাৰতীয় নাগৰিকক স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু ভাৰতীয় দূতাবাসে নিজ নিজ স্থানত জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ শ্ৰীজয়ছৱালে আহ্বান জনাইছে। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত 25 মাৰ্চৰ পৰা 27 মাৰ্চলৈ কাটাৰৰ দোহাত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ ICC-ৰ তিনিদিনীয়া বৈঠকখন এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে বুলি ICC-য়ে জানিবলৈ দিছে। বৈঠকত ICC-ৰ বিভিন্ন বোৰ্ডৰ সঞ্চালকসকলৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকিব। কাটাৰত ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবেই ICC-য়ে কাটাৰক এই বৈঠকৰ স্থান হিচাপে নিৰ্বাচিত কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিশ্বৰ আন বিভিন্ন দেশৰ লগতে ভাৰততো আজি বিভিন্ন কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। নেপালত বলেন্দ্ৰ শ্বাহ নেতৃত্বাধীন আৰ এছ পিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত 15-25 মাৰ্চৰ পৰা কাটাৰৰ দোহাত হ'বলগীয়া ICC-ৰ তিনিদিনীয়া বৈঠকখন এপ্ৰিললৈ পিছুৱাই দিয়া হৈছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।